এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা জনগণনা আৰম্ভ, জাতীয় উৎসৱ ৰঙালী বিহুৰ ষষ্ঠ দিনত ৰাজ্যজুৰি চেনেহী বিহু পালন, চিৰাং জিলাৰ হিংসাত্মক কাৰ্যত লিপ্ত থকাৰ অভিযোগত আৰু 6 জন লোকক গ্ৰেপ্তাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত এই প্ৰক্ৰিয়া অহা 2 আগষ্টৰ পৰা আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুন মাহৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আজি এই বিষয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দেশৰ অন্যান্য ঠাইসমূহত ইতিমধ্যে যোৱা 1 এপ্ৰিলৰ পৰা লোকপিয়ল আৰম্ভ হৈছে। অসম, তামিলনাডু, পশ্চিমবংগ, কেৰালাম আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হ'ব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। 2027ৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOS উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিসয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। অসমত হ'বলগীয়া লোকপিয়ল সন্দৰ্ভত এয়া কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰা।
অপেক্ষাৰ অৱসান ঘটাই অহা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত গণনাকাৰী বিষয়া ঘৰে ঘৰে গৈ লোকপিয়লৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই লোকপিয়ল প্ৰক্ৰিয়াত প্ৰায় 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব বুলি জানিব পৰা গৈছে। নিয়ম অনুসৰি প্ৰতি 10 বছৰৰ মূৰে মূৰে দেশত লোকপিয়ল অনুষ্ঠিত হ'ব লাগে। সেই অনুসৰি 2021 চনত লোকপিয়ল অনুষ্ঠিত হ'ব লাগিছিল যদিও সেইবছৰ কভিড মহামাৰীৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। কাজেই এতিয়া পুনৰ দেশজুৰি লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
ভাৰতৰ নিৰ্বাচন আয়োগে সামাজিক মাধ্যম আৰু ডিজিটেল মঞ্চসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ আওতাত পৰা সকলোকে দায়িত্বশীল হ'বলৈ পুনৰবাৰ আহ্বান জনাইছে। আয়োগে এই ক্ষেত্ৰত 2000 চনৰ তথ্য প্ৰযুক্তি আইন আৰু 2021 চনৰ তথ্য প্ৰযুক্তি অধিনিয়ম তথা আৰ্হি আচৰণ বিধিৰ অন্তৰ্ভুক্ত বিধিগত নীতি নিয়মসমূহ মানি চলিবলৈ সকলোকে নিৰ্দেশ দিয়ে। আয়োগে আজি এখন প্ৰেছ বিজ্ঞপ্তিযোগে যিকোনো বিভ্ৰান্তিকৰ বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সৃষ্টি কৰা ছবি অথবা দৃশ্য শ্ৰাব্য বিষয়বস্তুৰ ক্ষেত্ৰত সামাজিক মাধ্যমসমূহত অভিযোগৰ 3 ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজনৈতিক দলসমূহ আৰু প্ৰাৰ্থী বা প্ৰচাৰ প্ৰতিনিধিক কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা প্ৰচাৰ সামগ্ৰীৰ ক্ষেত্ৰত সেয়া কৃত্ৰিম বা ডিজিটেলি উন্নত কৰা হৈছে বুলি সুস্পষ্ট কৰিবলৈ আয়োগে নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি অসম, কেৰালাম, তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগত চলি থকা বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত নিৰ্বাচনী আচৰণ বিধি ভংগ হোৱা যিকোনো কাৰ্যকে নিৰীক্ষণ কৰা হৈছে বুলিও নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। এই ক্ষেত্ৰত চি ভিজিল এপৰ জৰিয়তে সাধাৰণ নাগৰিকক এনে যিকোনো আচৰণ বিধি ভংগৰ ঘটনাকে আয়োগৰ দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। 7দিনীয়া ৰঙালী বিহুৰ আজি 6ষ্ঠ দিনটো ৰাজ্যত চেনেহী বিহু বা জীয়ৰী বিহু হিচাপে পালন কৰা হৈছে। এই দিনটোত বিবাহিতা জীয়ৰীসকলে মাতৃগৃহলৈ যোৱাৰ পৰম্পৰা আছে, সেয়েহে এই বিহুক জীয়ৰী বা চেনেহী বিহু বুলি কোৱা হয়। অসমীয়া সংস্কৃতিত 7বিহুৰ অন্যতম এই চেনেহী বিহুৰ বিশেষ গুৰুত্ব আছে। ৰঙালী বিহুৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ পাৰম্পৰিক বসন্ত উৎসৱসমূহো উলহ মালহেৰে পালন কৰা হৈছে। শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই উৎসৱো তামোলপুৰৰ বৰ্ণগৰত থকা ৰাজহুৱা খেলপথাৰত আজিৰে পৰা 2দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। সদু অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠান সন্দৰ্ভত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এইদৰে কয়।
সদু অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সহযোগত আৰু তামোলপুৰবাসী ৰাইজৰ আতিথ্যত শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঘ উৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্য দ্বাৰ উদ্ঘাটন, গোসাঁইঘৰৰ দ্বাৰ উদ্ঘাটন, গছপুলি ৰোপণী সকলোবিলাক কাৰ্যসূচী সুন্দৰভাৱে সমাপন হৈ গৈছে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহো আমি সফলভাৱে সমাপন কৰিব পাৰিম বুলি আমি আশা ৰাখিছো। গতিকে এই দুয়োটা দিনৰ সকলোবিলাক কাৰ্যসূচী সফলভাৱে সমাপন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহায় সহযোগ আমি নিশ্চিতভাৱে পাইছো আৰু অনাগত যিখিনি কাৰ্যসূচী আছে সেইখিনিও খুব সুন্দৰৰূপে চলি যাব বুলি আমি আশা ৰাখিছো। ইয়াৰ পিছত আমাৰ ৰাজ্যিক ভিত্তিত হৰণে কছাৰী মাছমৰীয়া লোকনৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব, আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হ'ব আৰু বিশেষভাৱে হৰণে কছাৰী সাহিত্য সভা অসমে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত অৱদান আগবঢ়োৱা হৰণে কছাৰী জনগোষ্ঠী তিনিগৰাকীকৈ পৰোধা ব্যক্তিক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিব। তো এনেধৰণে আজি দিনৰ ভাগত এই কাৰ্যসূচীসমূহ হোৱাৰ পিছত সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ সমাপ্ত হ'ব।
ইফালে ৰঙালীৰ লগতে ৰংজালী বৈশাগু উৎসাহেও তামোলপুৰ জিলাৰ আকাশ বতাহ মুখৰিত কৰা দেখা গৈছে। ৰংজালী গান্ধীবাৰীত আয়োজিত আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু ৰংজালী বৈশাগু আফাদৰ সোণালী জয়ন্তী বৰ্ষৰ আজি অন্তিম দিনটোত এটা বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইফালে নামনি অসমৰ উল্লেখযোগ্য লোক উৎসৱ ভোঠেলী বা দহৰ ফুৰুৱাৰো আজি পৰম্পৰাগত ৰীতি নীতিৰে সামৰণি পৰে। এই লোক উৎসৱৰ বাবে এডাল 5-6 হাত দীঘল বাঁহ কাটি সুন্দৰকৈ পৰিষ্কাৰ কৰি গৰু বিহুৰ দিনাখন গোসাঁই দহৰ বাঁহ সজোৱা হয়। মূৰত পিতলৰ এটা চোলা পিন্ধাই গোসাঁই বা বাঁহডাল ৰঙীন কাপোৰেৰে মেৰিয়াই ওপৰত ৰুমাল, চুৱাৰ অথবা ফুলাম বিহুৱান দি গোসাঁই বা দহৰ গোসাঁই বাঁহ প্ৰস্তুত কৰি লোৱা হয়। পিছত গাঁৱৰ চেমনীয়াসকলে দহৰ গোসাঁইক ঢোল, তাল, বৰকাহ, শংখ আদি মাংগলিক বাদ্য বজাই ঘৰে ঘৰে নি পৰিয়ালৰ মংগল কামনা কৰি আশীৰ্বাদ দিয়া হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চিৰাং জিলাৰ ৰুণীখাটাত হিংসাত্মক কাৰ্য সংঘটিত কৰা আৰু 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা 15 গৰাকী অপৰাধীক আটক কৰাৰ পাছত চিৰাং আৰক্ষীয়ে আজি পুৱাৰ ভাগত পুনৰ 6 জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগে লগে বনাঞ্চলিক কাৰ্যালয়ত চলোৱা হিংসাত্মক কাৰ্যত জড়িত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা 21লৈ বৃদ্ধি পালে। ধৃত লোকসকলক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে অঞ্চলটোৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'বলৈ ধৰিছে। অৱশ্যে অঞ্চলটোত এতিয়াও কটকটীয়া সুৰক্ষা ব্যৱস্থা বলবৎ হৈ আছে। ৰুণীখাটাত আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে দ্ৰুত কাৰ্যবাহিনী দল নিয়োগ কৰা হৈছে আৰু 4খন জিলাৰ পৰা অনা আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে। উৰাবাতৰি আৰু উচতনিমূলক বাৰ্তাৰ প্ৰসাৰ ৰোধ কৰাৰ বাবে চিৰাং আৰু কোকৰাঝাৰ জিলাত আজিও মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে। ইয়াৰ ফলত ব্যৱসায়ৰ সৈতে জড়িত লগতে ইণ্টাৰনেট সেৱাৰ জৰিয়তে জীৱিকা চলোৱা লোকসকল সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসম তথা আউনীআটী বিশ্ববিদ্যালয়ৰ মাজত আজি ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চৰাত এখন বুজাবুজি চুক্তি সম্পন্ন হয়। এই চুক্তি অনুসৰি অনাগত দিনসমূহত পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ যুটীয়া প্ৰচেষ্টাত সত্ৰীয়া গীত, নৃত্য, বাদ্যকে ধৰি ভাস্কৰ্য, শিল্পকলা আদি শিল্পসমূহ জনসাধাৰণৰ মাজলৈ, বিশেষকৈ নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হ'ব। এই অনুষ্ঠানত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামী, গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, পৰিষদৰ সচিবকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ সাধনী ভৱন লক্ষ্মীনাৰায়ণ ক্ষেত্ৰ ৰাজহুৱা খেলপথাৰত কাইলৈৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে 503 সংখ্যক সতী সাধনী দিৱস আৰু ঢকুৱাখানা জিলা চুটীয়া জাতি সন্মিলনৰ 22 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুটীয়া জাতি সন্মিলন আৰু ঢকুৱাখানা জিলা চুটীয়া জাতি সন্মিলনৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ প্ৰথম দিনা কাইলৈ বালিগাঁও যুৱ সমাজৰ উদ্যোগত সাধনী ভৱনৰ চৌহদ নিকাকৰণ আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। ডিব্ৰুগড় জিলাৰ দুলীয়াজানত সদু অসম মহিলা সাংবাদিক সন্থাৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে কালি উদযাপন কৰা হয়। দুলীয়াজান ক্লাব প্ৰেছ প্ৰেক্ষাগৃহত আয়োজিত প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক সাহিত্যিক আকাশী তৰা উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাৰ ইডেন গাৰ্ডেনছত হোৱা প্ৰথম খেলখনত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 155 ৰাণ কৰে। চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত পঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। কলকাতা নাইট ৰাইডাৰ্ছে এতিয়া প্ৰথমটো বিজয়ৰ বাবে অপেক্ষা কৰি আছে আৰু মাত্ৰ 1 পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে। এতিয়াৰ বাতৰি ইমানতে অন্ত কৰি ক্ষমা কৰিব, বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা জনগণনা আৰম্ভ। জাতীয় উৎসৱ ৰঙালী বিহুৰ ষষ্ঠ দিনত ৰাজ্যজুৰি চেনেহী বিহু পালন আৰু চিৰাং জিলাৰ হিংসাম্মক কাৰ্যত লিপ্ত থকাৰ অভিযোগত আৰু 6 জন লোকক গ্ৰেপ্তাৰ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।